এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত। শিলচৰ পৌৰ নিগমৰ 3 অক্টোবৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ। আৰু যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATPCL ফুটবল প্ৰতিযোগিতা। এতিয়া শুনক বিতং বাতৰি। দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি পৰম্পৰাগত ৰীতি নীতিৰে উৎসাহ উদ্দীপনাৰে উদযাপন কৰা হৈছে। জন্মাষ্টমী উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জনসাধাৰণক শুভেচ্ছা জনাইছে। ড০ শৰ্মাই এই জন্মাষ্টমীয়ে প্ৰতিটো পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলি আশা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনাদৰ্শ, গীতা জ্ঞান আৰু কৰ্মৰ বাণীয়ে প্ৰতিগৰাকী লোকক সত্য, ন্যায়, ধৰ্ম আৰু মানৱীয়তাৰ পথত আগুৱাই যোৱাৰ প্ৰেৰণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে। জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু মন্দিৰসমূহৰ লগতে ঘৰে ঘৰে ব্যাপক আয়োজন চলিছে। ৰাজ্যখনৰ চৌদিশ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ উঠিছে। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত দৌলগোবিন্দ মন্দিৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন কৰা হ'ব। বিগত বৰ্ষৰ দৰে এইবেলিও মন্দিৰৰ পৰম্পৰাগত বৈদিক ৰীতি নীতিৰে জন্মাষ্টমীৰ আয়োজন কৰা হৈছে। দুপৰীয়া লগ্ন অনুসৰি মন্দিৰৰ বিগ্ৰহ মূল মণিকূটৰ পৰা উলিয়াই পূজাৰ বেদীত স্থাপন কৰি পূজা অৰ্চনা কৰা হ'ব। লগতে দৌলগোবিন্দ মন্দিৰত নাম প্ৰসংগও হ'ব। সত্ৰনগৰী মাজুলী, বৰপেটা, বটদ্ৰৱা আদিৰ লগতে ৰাজ্যখনৰ আন জিলাৰ সত্ৰ আৰু নামঘৰসমূহত জন্মাষ্টমী উপলক্ষে ভকত আৰু আইতীসকলৰ নাম প্ৰসংগ, নৃত্য, গীত আদিৰ আয়োজন কৰা হৈছে। বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পৰা আৰম্ভ কৰি মাজনিশালৈ সত্ৰীয়া পৰম্পৰা অনুসৰি কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। নিশা কৃষ্ণ জন্মৰ নাটিকা পৰম্পৰাগতভাৱে পৰিৱেশন কৰা হ'ব। জন্মাষ্টমীৰ দিনটোত বৰপেটাৰ কিশোৰী আৰু যুৱতীসকলে উপবাসে থকাটো এটা পৰম্পৰা। সৰভোগৰ শ্ৰীশ্ৰী গৰখীয়া গোসাঁই থানত আজি পুৱাৰে পৰা বহু ভক্তৰ সমাগম হৈছে। ইয়াৰ উপৰি পাটবাউসীৰ শ্ৰীশ্ৰী শংকৰদেৱ থান সত্ৰ, গণককুচী সত্ৰতো সত্ৰীয়া নীতি নিয়মেৰে জন্মাষ্টমী পালন কৰা হৈছে। শিলচৰৰ শ্যামসুন্দৰ আখৰা, ৰাধামাধৱ আখৰা, গোপাল আখৰা, গৌৰী আদিতো জন্মাষ্টমী আয়োজন কৰা হৈছে। ইপিনে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নলবাৰী জিলাৰ ওলাবৰীত পাগলাদিয়া নদীত এখন পৰম্পৰাগত নাও খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ওলাবৰী সীতাতিনী পুথিভঁৰালৰ উদ্যোগত আয়োজিত 83 সংখ্যক নাও খেলত প্ৰতিযোগিতাত ভিন্ন প্ৰান্তৰ পৰা অহা 15খন নাৱে অংশগ্ৰহণ কৰিব। বিয়লি 2 বজাত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত ৰেলপথত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেল সেৱা ব্যাহত হৈছে। ভূমিস্খলনৰ ফলত এই ৰেলপথেৰে চলাচল কৰা কেইবাখনো যাত্ৰীবাহী ৰেলগাড়ী চলাচল উত্তৰ পূব সীমান্ত ৰেলৱে বাতিল কৰিছে। ৰেল বিভাগৰ উদ্ধৃতিৰে আকাশবাণীৰ হাইলাকান্দিৰ সংবাদদাতাই জানিবলৈ দিয়া মতে, জামিৰা ৰেল ষ্টেচনৰ পৰা প্ৰায় 75 কিলোমিটাৰ নিলগৰ ৰেলপথত মাটি খহি পৰাৰ ফলত ৰেল চলাচল ব্যাহত হৈছে। এই ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত মিজোৰামৰ পৰা চাইৰাং অভিমুখে যাত্ৰা কৰা চাইৰাং গুৱাহাটী এক্সপ্ৰেছ ৰেলগাড়ীখন হাইলাকান্দি ৰেল ষ্টেচনত আবদ্ধ হৈ আছে। অসম আৰু মিজোৰামৰ মাজত অন্যতম গুৰুত্বপূৰ্ণ এই ৰেলপথত ৰেল সেৱা ব্যাহত হোৱাৰ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। আনহাতে ৰেলপথ মুকলি কৰাৰ অভিযান অব্যাহত ৰখা উত্তৰ পূব সীমান্ত ৰেল কৰ্তৃপক্ষই ভূমিস্খলনৰ ফলত যাত্ৰা বাতিল কৰা ৰেলগাড়ীৰ যাত্ৰীসকলক ভাড়াৰ ধন ঘূৰাই দিয়াৰ ব্যৱস্থাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক কৃতি শিক্ষক বঁটা 2026ৰ বাবে 15গৰাকী শিক্ষকক বাছনি কৰা হৈছে। কাইলৈ শিক্ষক দিৱসৰ দৰিয়া পাঞ্জাবাৰী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত কৃতি শিক্ষক কেইগৰাকীক বঁটা প্ৰদান কৰা হ'ব। ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী সমিতিৰ অনুমোদন মৰ্মে মাধ্যমিক শিক্ষা সঞ্চালক মমতা হুজাই কালি এখন জাননীৰ জৰিয়তে ঘোষণা কৰা কৃতি শিক্ষক বঁটাপ্ৰাপকসকলৰ তালিকা অনুসৰি যোৰহাট জিলাৰ মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰয় ভৌমিক, নলবাৰীৰ চৰকাৰী গৰ্দন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক মানৱ ভৰালী, ডিব্ৰুগড়ৰ পি এম চিৰ ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ পি এম চি ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি এম চি জামাদৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বাৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মানিক চন্দ্ৰ নাথ, কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বি বি প্ৰসাদ ব্ৰহ্ম, গোলাঘাটৰ চৌকিয়াল নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্কাৰ ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া, ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়াপুৰী এম ভি এছৰ সহকাৰী শিক্ষক দীতিমণি দত্ত, দৰঙৰ গোবিন্দধাম নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ টিকালপৰা চাহবাগান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সত্যায়ন দেব আর কার্বিয়াংলঙ্গর বকুলিয়াঘাট সরকারি এম ভি স্কুলের প্রধান শিক্ষক কামসিং হানসে কৃতি শিক্ষক বটারে সম্মানিত করা হব। আপনাদের বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিলচর পৌর নিগমের তিন অক্টোবর হবলগীয় নির্বাচনের আনুষ্ঠানিক প্রক্রিয়া ইতিমধ্যে আরম্ভ হয়েছে। নির্বাচনী প্রক্রিয়া সুচারুরূপে সম্পন্ন করবলে জেলা প্রশাসনে বিহিত ব্যবস্থা গ্রহণ করেছে। সেইদিনা পুৱা 7:30 বজার বিয়লি 4 বজালে ভোটগ্রহণ করা হব। পৌর নিগমের বিরাজদা ওয়ার্ডের নির্বাচনের পরিপ্রেক্ষিত আগ্রহী প্রার্থীসকলে সরকারি বন্ধর বাদে দিনের 11 বজার বিয়লি 3 বজালে মনোনয়ন পত্র সংগ্রহ করব। মনোনয়ন দাখিলের অন্তিম দিন 11 সেপ্টেম্বর ধার্য করা হয়েছে। 14 সেপ্টেম্বর শিলচর সরকারী বালক উচ্চতর মাধ্যমিক বিদ্যালয়ত এই মনোনয়ন পত্র সমূহ পরীক্ষা করা হব আর 17 সেপ্টেম্বর বিয়লি 3 বজার ভিতর প্রার্থীসকলে মনোনয়ন প্রত্যাহার করব। বিশ্ব বরেণ্য শিল্পী ডক্টর ভূপেন হাজরিকার বছরজোড়া জন্ম শতবার্ষিকী উদযাপনের সামরণি অনুষ্ঠান অহা 8 সেপ্টেম্বর অনুষ্ঠিত হব। নতুন দিল্লির ভারত মণ্ডপমত এই উপলক্ষে আয়োজিত কার্যসূচীত বরেণ্য শিল্পীগীর প্রতি শ্রদ্ধা জানায় তেওঁর অমর সৃষ্টিরাজি মানবতাবাদ আর সংস্কৃতির সমন্বয় বার্তা দেশজুড়ি প্রচার করা হব। জন্ম শতবর্ষর সামরণি অনুষ্ঠান উপলক্ষে রাজ্যের বিভিন্ন প্রান্তত সুধাকণ্ঠর প্রতি শ্রদ্ধা জানাই অনুষ্ঠানের আয়োজন করা হয়েছে। ইয়ার অংশ হিসাবে সাংস্কৃতিক পরিক্রমা বিভাগের মন্ত্রী বিমল বরাই কালি জন্ম শতবর্ষ উপলক্ষে জালুকবাড়ির ডক্টর ভূপেন হাজরিকা সমন্বয় তীর্থ আর গুৱাহাটীর শ্রীমন্ত শঙ্করদেব কলাক্ষেত্রর শ্রী শ্রী দামোদরদেব প্রেক্ষাগৃহত হবলগীয়া বর্ণাঢ্য কার্যসূচীর প্রস্তুতির বুজ লওয়ার উদ্দেশ্যে এখন বৈঠকত মিলিত হয়। বৈঠকত অসম প্রশাসনিক পদাধিকারী মহাবিদ্যালয়ত রাজ্যের বিশ্ববিদ্যালয় আর মহাবিদ্যালয়সমূহের অধ্যাপক প্রশাসনিক মুরব্বী আর ছাত্র সংগঠনের প্রতিনিধিসকল উপস্থিত থাকে। মন্ত্রীগাকে মহিরুগীর প্রতি উপযুক্ত শ্রদ্ধাঞ্জলি জানার সংশ্লিষ্ট সকলরে আন্তরিক সহযোগিতা আর সক্রিয় অংশগ্রহণ কামনা করেছে। নগাঁর জেলা আয়ুক্ত দেবাশিষ শর্মায় স্বেচ্ছায় চাকরিরপরা অবসর গ্রহণ করেছে। কিছুদিন পূর্বে স্বেচ্ছামূলক অবসর বিচারি দেবাশিষ শর্মায় করা আবেদন কালিরপরা কার্যকরী হওয়াক সরকারে গ্রাহ্য করেছে। অবসরের পাছত ভবিষ্যৎ পরিকল্পনা আর রাজনীতিত যোগদান করার সন্দর্ভত সংবাদ মাধ্যমের আগত এইদরে কয়।
বেয়া কামবোৰ বেছিকৈ দেখা পোৱা যায়, কিন্তু যদি আমি উন্নয়নৰ কথা কওঁ তেতিয়াহ'লে বা যদি আমি উন্নতিৰ কথা কওঁ বা সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কওঁ, এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা আমি ডেভেলপমেণ্ট বুলি যোনটো কওঁ সেই তাৰ বাবে এখন চৰকাৰ, সেইটো আমাৰ সমগ্ৰ বিশ্বত এটা ব্যৱস্থা, যোনটো ব্যৱস্থাৰ জৰিয়তে সমাজৰ উন্নয়ন কৰা হয়।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 উচ্চ শিক্ষা শিতানত কৃতি শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী অধ্যাপক তথা লেখক ডক্টৰ অংকুৰণ দত্তৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব জিন্তি ৰাণী ডেকাই। উপৰাষ্ট্ৰপতি শ্ৰী পি ৰাধাকৃষ্ণন পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হ'ব। এই ভ্ৰমণকালত উপৰাষ্ট্ৰপতিগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ দিনৰ 10:30 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ এটা অনুষ্ঠানত উপস্থিত থাকিব। সেইদিনাই বিয়লি 3:15 উপৰাষ্ট্ৰপতিগৰাকীয়ে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আন এটা অনুষ্ঠানত ভাগ ল'ব। উপৰাষ্ট্ৰপতিগৰাকীয়ে নিশা গুৱাহাটীত কটাই সোমবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত হ'বলগীয়া এটা অনুষ্ঠানত অংশ ল'ব। যোৰহাট জিলাৰ ক্ৰীড়াহন্তৰ উদ্যোগত আজি 60 সংখ্যক ATP চিল ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। যোৰহাট ষ্টেডিয়ামত হ'বলগীয়া আজিৰ উদ্বোধনী খেলখন যোৰহাটৰ ভিক্টৰিয়া ক্লাব আৰু NRL ফুটবল ক্লাবৰ মাজত অনুষ্ঠিত হ'ব। খেলখন দিনৰ 8:30 আৰম্ভ হ'ব। এইবাৰৰ প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ 10টা দলে অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাত ভাগ লোৱা আন দলসমূহ হৈছে দুলীয়াজানৰ অইল ইণ্ডিয়া একাদশ, অসম পুলিচ ব্লুজ, নৰ্থ ইষ্ট ইউনাইটেড, ASEB, যোৰহাট টাউন ক্লাব, ব্ৰহ্মপুত্ৰ ডলফিন, মণিপুৰৰ আছু পি ফুটবল ক্লাব আৰু ফুটবল ফৰ চেঞ্জ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী আজি ৰাজ্যজুৰি পৰম্পৰাগত ৰীতি নীতিৰে উদযাপন। হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত হোৱা ভূমিস্খলনৰ ফলত অঞ্চলটোত ৰেলসেৱা ব্যাহত। শিলচৰ পৌৰ নিগমৰ 3 অক্টোবৰত হ'বলগীয়া নিৰ্বাচনৰ বাবে আনুষ্ঠানিক প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ। আৰু যোৰহাট জিলাৰ ক্ৰীড়াসন্থাৰ উদ্যোগত আজি 60 সংখ্যক ATP চিল ফুটবল প্ৰতিযোগিতা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব। মহাবাহু।